গীতমালা তিনি অধ্যায়। পুত্ৰ অবৰচালোমৰ ওচৰৰ পৰা পলাই যোৱাৰ সময়ত দায়ুদৰ ৰচি গীত। হে জিহুৱা, চোৱা মোৰ শত্ৰুৰ সংখ্যা কিমান বাঢ়িছে। মোৰ বিৰুদ্ধে অনেকেই উঠিছে, অনেকে মোক কৈছে ঈশ্বৰে তোমাক সহায় নকৰে। চেলা। কিন্তু হে জিহুৱা, তুমিয়ে মোৰ চাৰিওফালে ঢাল হৈ আছা, তুমিয়ে মোৰ গৌৰৱ, তুমি মোৰ মূৰ উদ্ধত ৰাখিছা। মই চিঞৰি চিঞৰি জিহুৱাক মাতো, তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্বতৰ পৰা উত্তৰ দিয়ে। চেলা। মই শুই পৰিলো আৰু টোপনি গলো, পুনৰ হাৰ পালো, কিয়নো জিহুৱাই মোক ৰক্ষা কৰে। মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সৰ্জিত হৈ আছে, কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ। হে জিহুৱা, উঠি আহা, হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা। তুমি মোৰ শত্ৰুবোৰৰ গালত আঘাত কৰা, দুষ্টবোৰৰ দাঁত ভাঙি পেলোৱা। পৰিত্ৰাণ জিহুৱাতহে আছে, তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্বাদ নামি আহক। চেলা।